ونادى أصحاب الجنة أصحاب النار أن قد وجدنا ما وعدنا ربنا حقا فهل وجدتم ما وعد ربكم حقا قالوا نعم فأذن مؤذن بينهم اللعنة الله على الظالمين
আৰু জান্নাতী সকলে জাহান্নামী সকলক সম্বোধন কৰি কব আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি দিছিল সেয়া আমি সঁচাকৈয়ে পাইছো কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈ পাইছানে সিহঁতে কব হয় তাৰপিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি কব জালিমসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত